الذين قالوا إن الله عهد إلينا ألا نؤمن لرسول حتى يأتينا بقربان تأكله النار قل قد جاءكم رسل من قبلي بالبينات وبالذي قلتم فلم قتلتموهم إن كنتم صادقين
যিহকলে কয় নিশ্চয় আল্লাহে আমাক অঙ্গীকাৰ দিছিল যে আমি যাতে কোনো ৰাসূলৰ প্ৰতি ঈমান পোষণ নকৰো যেতিয়ালৈকে তেওঁ আমাৰ ওচৰত এনেকুৱা কুৰবানী নকৰিব যিটো কুৰবানীক অগ্নিশিখাই খাই পেলাব সিহঁতক কোৱা মোৰ আগতেও বহুতো ৰাসূল স্পষ্ট নিদৰ্শন লৈ আহিছিল আৰু তোমালোকে যি কৈছা সেইটো তোমালোকৰ ওচৰলৈ লৈ আহিছিল যদি তোমালোকে সত্যবাদী তেন্তে কিয় তোমালোকে সেই ৰাসূলসকলক হত্যা কৰিছিলা